মাৰ্কে লিখা শুভবাৰ্তা এক অধ্যায় যোহন বাপ্তাইজকৰ প্ৰচাৰ। ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ। যীশুৱে ভাৱবাদীৰ পুস্তকত যেনেকৈ লিখা আছে, চোৱা, মই তোমাৰ বাৰ্তাবাহকক মোৰ আগত পঠাইছো, তেওঁ তোমাৰ বাট যুগুত কৰিব। মৰু প্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা। এইদৰে মৰু প্ৰান্তত বাপ্তিষ্ম কৰোতা আৰু পাপমোচনৰ অৰ্থে মন পালটনৰ বাপ্তিষ্মৰ কথা গ্ৰহণা কৰোতা যোহন আহিল, যাতে গোটেই যিহুদিয়া আৰু জেৰুচালেমৰ সকলো লোক তেওঁ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দন নদীত বাপ্তিষ্ম ল'লে। সেই যোহনে উত্তৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টাঙলি বান্ধিছিল আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। তেওঁ ঘোষণা কৰি ক'লে, মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তলমূৰ কৰি খুলিবলৈ যোগ্য নহওঁ। মই আপোনালোকক পানীত বাপ্তিষ্ম দিলোঁ, কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিষ্ম দিব। যীশুৰ বাপ্তিষ্ম আৰু পৰীক্ষা। সেই সময়ত যীশু গালিল দেশৰ নাচৰেতৰ পৰা আহি যোহনৰ দ্বাৰাই জৰ্দন নদীত বাপ্তিষ্ম ল'লে। তেওঁ পানীৰ পৰা উঠি আহোঁতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে আৰু এইদৰে আকাশবাণী হ'ল যে, তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট। তেতিয়া পবিত্ৰ আত্মাই তেওঁক মৰু প্ৰান্তলৈ চালিত কৰি লৈ গ'ল। সেই মৰু প্ৰান্তত তেওঁ 40 দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোঁতে ছয়তানৰ দ্বাৰাই পৰীক্ষিত হ'ল আৰু স্বৰ্গদূতসকলে তেওঁৰ শুশ্ৰূষা কৰিলে। যীশুৱে প্ৰকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা প্ৰথম 4জন শিষ্য। যোহনক বন্দীশালত থোৱাৰ পাছত যীশু গালিল দেশলৈ গ'ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে। যীশুৱে প্ৰচাৰ কৰিলে আৰু ক'লে, কাল সম্পূৰ্ণ হ'ল আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ'ল, তোমালোকে মল পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা। পাছত তেওঁ গালিল সাগৰৰ তীৰেদি গৈ থাকোঁতে চিমুন আৰু চিমুনৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বাই থকা দেখিলে, কিয়নো তেওঁলোক জালুৱা আছিল। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱা কৰিম। তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীশুৰ পাছে পাছে গ'ল। পাছত যীশুৱে অলপ দূৰ আগুৱাই গৈ থাকোঁতে চিবদীয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে। তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল। তেওঁ তেতিয়াই তেওঁলোকক মাতিলে। লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদীয় ও কাম কৰা বনোৱাৰ সকলে সৈতে নাও এৰি যীশুৰ পাছে পাছে গ'ল। পাছত তেওঁলোকে কফৰনাহমলৈ গ'ল আৰু বিশ্ৰামবাৰ আহিলত নামঘৰত সোমাই উপদেশ দিলে। তেওঁৰ উপদেশত লোকসকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপকসকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাসম্পন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে। সেই সময়ত তেওঁলোকৰ সেই নামঘৰতে অহুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আতাশ পাৰি ক'লে, হে নাচৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলেনে? আপুনি কোন? মই জানো আপুনি ঈশ্বৰৰ পবিত্ৰজন। কিন্তু যীশুৱে তাক দবিয়াই ক'লে, মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা। তেতিয়া সেই অহুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহজনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ'ল। তাতে সকলোৱে বিস্ময় মানি ইজনে সিজনে সোধাসুধি কৰি ক'লে, এয়া কি, ক্ষমতাপন্নজনৰ দৰে এক নতুন উপদেশ! এওঁ অহুচি আত্মাকো আজ্ঞা দিয়াত সিহঁতেও দেখোন এওঁক মানে। তেতিয়া তেওঁৰ খ্যাতি গালিল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ'ল। পাছত তেওঁলোকে নামঘৰৰ পৰা ওলাই আহি চিমুন আৰু অন্দ্ৰিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত জাকুব আৰু যোহনো আছিল। তাতে চিমুনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল। তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীশুক জনালে। তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে। তেতিয়া সেই জ্বৰে তেওঁক এৰিলে আৰু তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। সেইদিনা সন্ধিয়াবেলি মাৰ গ'লত লোকসকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোকসকলক তেওঁ ওচৰলৈ আনিলে আৰু নগৰৰ লোকসকল আহি দুৱাৰ মুখতে গোট খালে। তাতে তেওঁ নানাবিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহুত লোকৰ পৰা ভূত খেদালে। কিন্তু ভূতবোৰক একো কথা ক'বলৈ নিদিলে, কিয়নো সিহঁতে তেওঁক জানিছিল। অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোঁতেই তেওঁ উঠি বাহিৰলৈ ওলাই গৈ নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল। পাছত চিমুন আৰু লগৰবোৰে তেওঁক বিচাৰি গ'ল। পাছত তেওঁক পাই ক'লে, সকলোৱে আপোনাক বিচাৰি আছে। তাতে তেওঁলোকক ক'লে, ব'লা আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে, মই এইবাবেই ওলাই আহিলোঁ। পাছত তেওঁ গৈ গালিল প্ৰদেশৰ সকলো ঠাইতে তেওঁলোকৰ নামঘৰবোৰত প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠুলৈ ক'লে, আপুনি যদি ইচ্ছা কৰে তেনেহ'লে মোক শুচি কৰিব পাৰে। তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, শুচি হোৱা। তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠ ৰোগ আঁতৰিল আৰু তেওঁ শুচি হ'ল। যীশুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে। যীশুৱে তেওঁক ক'লে, সাৱধান হোৱা, কোনো ব্যক্তিক একো নক'বা, কিন্তু যোৱা পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হ'বৰ অৰ্থে মুচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উৎসৰ্গ কৰাগৈ। কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে আৰু এই কথা এনেধৰণে প্ৰকাশ হ'বলৈ ধৰিলে যে যীশুৱে প্ৰকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ'ল। তেওঁ গৈ বাহিৰৰ নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ'ল যাতে চাৰিওফালৰ পৰা লোকসকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।